প্ৰথম বংশাৱলী আঠ অধ্যায়। বিন্যামিনৰ পাঁচজন পুত্ৰ। তেওঁৰ প্ৰথম পুত্ৰ বেলা, তাৰ পাছত অজবেল, অহৰহ, নোহা আৰু ৰাফা। বেলাৰ পুত্ৰ অদৰ, গেৰা, অবিহুদ, অবিচুৰা, নামন, আহোহ, গেৰা, চফুফন আৰু হুৰম। এওঁলোক এহুদৰ বংশৰ লোক। এওঁলোক গেবাৰ গোষ্ঠীৰ মুৰব্বী আছিল। মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক। নামন অহিয়া আৰু গেৰা, তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্ৰ উজাৰ আৰু অহিহুদ। চহৰীয়মে তেওঁ ভাইজা হুচিম আৰু বাৰাক ত্যাগ কৰাৰ পাছত চহৰীয়ম মোৱাব দেশত তেওঁৰ সন্তানসকলৰ পিতৃ হ'ল। তেওঁ ভাইজা হুদছৰ পৰা জন্ম হোৱা পুত্ৰ যুৱক চিবিয়া মেছা আৰু মলকমৰ তেওঁ পিতৃ হ'ল। জিউজ ছবিয়া আৰু মিম্মা, এওঁলোক তেওঁৰ পুত্ৰ আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল। ইতিমধ্যে তেওঁ হুচিমে জন্ম দিয়া পুত্ৰ অবিটুব আৰু ইলপালৰ পিতৃ হ'ল। ইলপালৰ পুত্ৰ এৰব, মিছয়ম আৰু চেমত, তেওঁৱে উনু আৰু চাৰিওফালৰ গাঁৱে সৈতে লুডৰ নিৰ্মাণ কৰিছিল। তাত বৰিয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালুন নিবাসী গোষ্ঠীৰ প্ৰধান লোক, যিজনে গাদ নিবাসীসকলক বাহিৰ কৰি দিছিল। এওঁলোক বৰিয়াৰ পুত্ৰ অহিউ, চাচক, জিৰেমুত, জবদিয়া, অৰ্ড, এৰত, মিখাইল, জিম্পা আৰু জোহা। এওঁলোক ইলপালৰ পুত্ৰ জবদিয়া, মছুলম, হিলকি, হেবৰ, জিচময়ৰ, জিজলিয়া আৰু যুৱক। এওঁলোক চিমিয়াৰ পুত্ৰ জাকিম, জিক্ষি, জবদি, ইলিঅইন, চিল্লথৰ, ইলিয়েল, আদায়া, বৰায়া আৰু চিম্মত। এওঁলোক চাচকৰ পুত্ৰ জিম্মন, এৰব, ইলিয়েল, অব্দুল, জিখি, হানন, হননিয়া, এলম, অন্তুথিয়া, জিফদিয়া আৰু পনুৱেল। এওঁলোক জিৰুহোমৰ পুত্ৰ সমচয়, চহৰীয়া, অথলিয়া, জৰেচিয়া, এলিয়া আৰু জিখি। এওঁলোক জিৰুচালেমত বাস কৰা লোকসকলৰ বংশৰ প্ৰধান লোক আৰু নেতা আছিল। গিবিয়নৰ পিতৃ জিয়েলৰ গিবিয়নত বাস কৰিছিল। তেওঁ ভাইজাৰ নাম মাখা আছিল। তেওঁ প্ৰথমে জন্মা পুত্ৰ আব্দুন, তাৰ পাছত চুৰ, ক্ৰিছ, বাল, নাদব, গদুৰ, অহিউ আৰু জেখৰ। আন এজন জিচিয়েলৰ পুত্ৰ মিলকুট, মিলকুটৰ পুত্ৰ চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয়সকলৰ ওচৰতে জিৰুচালেমত বাস কৰিছিল। নেৰৰ পুত্ৰ কিছ আছিল, কিছৰ পুত্ৰ চৌল আছিল, চৌলৰ পুত্ৰ জোনাথন, মলকিচুৱা, অবিনাদব আৰু ইছবাল। জোনাথনৰ পুত্ৰ মৰিবাল, মৰিবালৰ পুত্ৰ মিখা আছিল, মিখাৰ পুত্ৰ পিথুন, মেলক, তৰেয়া আৰু আহজ। আহজৰ পুত্ৰ জিহুবদা, জিহুবদাৰ পুত্ৰ আলুমুত, অলমাবত আৰু জিম্মি, জিম্মিৰ পুত্ৰ মুছা, মুছাৰ পুত্ৰ বিনিয়া, বিনিয়াৰ পুত্ৰ ৰাফা, ৰাফাৰ পুত্ৰ ইলিয়াছা, ইলিয়াছাৰ পুত্ৰ আছেল, আছেলৰ ছয়জন পুত্ৰ আছিল অৰ্জিকাম, বুখৰু, ইছমাইল, চিয়ৰিয়া, উবদিয়া আৰু হানন। এওঁলোক সকলো আছেলৰ সন্তান। আছেলৰ ভায়েক এছেকৰ প্ৰথম পুত্ৰ উলম, দ্বিতীয় জিউচ আৰু তৃতীয় ইলিফেলত। উলমৰ পুত্ৰসকল যুদ্ধাৰু আৰু ধনুধৰ আছিল। তেওঁলোকৰ বহুতো পুত্ৰ আৰু নাতিলৰা আছিল, সৰ্বমুঠ এশ পঞ্চাছজন। এই সকলো লোকেই বিন্যামিনৰ বংশৰ আছিল।